এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বছৰজোৰা বিশেষ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। তেওঁ লগতে এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰাজহুৱা স্থানত বন্দে মাতৰমৰ পূৰ্ণ সংস্কৰণ গোৱা হ'ব আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিব। অসমতো সকলো জিলা আৰু সমজিলা দেশ মাতৃৰ প্ৰতি সমৰ্পিত দেশভক্তি আৰু আধ্যাত্মিকতাৰ ভাৱেৰে পূৰ্ণ বন্দে মাতৰমৰ 150 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে গীতটিসমূহীয়াকৈ পৰিৱেশন কৰা হ'ব। দিছপুৰৰ জনতা ভৱন চৌহদত এই উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আজি গুৱাহাটীত উপস্থিত হ'ব। সন্ধিয়া তেওঁ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকিব। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পটো 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। সকলো বতৰতে কাৰ্যক্ষম হৈ থাকিব পৰা প্ৰকল্পটোত 6,800 বৰ্গমিটাৰ এলেকাজুৰি ফেৰী টাৰ্মিনেলৰ ব্যৱস্থা আছে। ডলফিনৰ আৰ্হিত নিৰ্মিত টাৰ্মিনেল আৰু ঘাটটোত 100 জনকৈ যাত্ৰী কঢ়িওৱা 4খন কাটামাৰাণ জাহাজ ৰাখিব পৰাকৈ 120 মিটাৰ দৈৰ্ঘৰ পণ্টুন আছে। যাত্ৰীসকলৰ সুবিধাৰ্থে বিশ্বমানৰ টাৰ্মিনেল ভৱনটোত টিকেটিঙৰ ব্যৱস্থা থাকিব। এই প্ৰকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰত সতী ৰাধিকা শান্তি উদ্যান প্ৰকল্পটো 327 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰীঘাটলৈ 1.2 কিলোমিটাৰ দৈৰ্ঘৰ এই উদ্যানখন নিৰ্মাণ কৰা হৈছে। উদ্যানখনত খোজ কৰাৰ বাবে বিশেষ পথ, চাইকেল ট্ৰেক আৰু বহাৰ বাবে বিশেষ ব্যৱস্থা সংলগ্ন কৰা হৈছে। শিশুসকলে খেল ধেমালি কৰাৰ বাবে উদ্যানখনত বিশেষ ব্যৱস্থা থকাৰ উপৰি মুকলিভাৱে শৰীৰ চৰ্চা কৰাৰো ব্যৱস্থা ৰখা হৈছে। উদ্যানখনত 4টা ব্যৱসায়িক ভৱন আৰু অসম বিষয়বস্তু সম্বলিত 7খনকৈ প্ৰৱেশদ্বাৰ ৰখা হৈছে। উদ্যানখনত নদীৰ পাৰ খহনীয়া প্ৰতিৰোধৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীও পৰিদৰ্শন কৰিব। প্ৰকল্পস্থলীত আয়োজিত এটা অনুষ্ঠানত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰায় 300 গৰাকী যুৱক যুৱতীৰ সৈতে মত বিনিময় কৰিব। নৱেম্বৰ আৰু ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ সকলো বিভাগৰে নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰা হ'ব। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীসকলক পৰহিলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে নৱেম্বৰতেই কনিষ্টবল পদসমূহতো নিযুক্তি দিয়া হ'ব বুলিও জানিবলৈ দিয়ে। এই নিযুক্তি পত্ৰ বিতৰণৰ পিছদিনাই নতুনকৈ 4,000 আৰক্ষীৰ পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। একেদৰে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নৱেম্বৰৰ শেষৰ ফালে বা ডিচেম্বৰৰ প্ৰথম ভাগত নিযুক্তি দিয়া হ'ব। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতেই হ'ব বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে চাহবাগিচাৰ যুৱক যুৱতীসকলক পৰৱৰ্তী পৰ্যায়ত একেলগে নিযুক্তি পত্ৰ দিয়া হ'ব। ইপিনে লণ্ডনৰ মিউজিয়ামত সংৰক্ষণ হৈ থকা বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এই বিষয়ত আলোচনাৰ বাবে অহা 15 নৱেম্বৰত লণ্ডনলৈ যাব। লণ্ডন মিউজিয়াম কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰ হোৱাৰ পাছত 6 মাহৰ বাবে এই বস্ত্ৰখন অসমলৈ অনা হ'ব।
এতিয়া লণ্ডনৰ মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত এখন চুক্তিত স্বাক্ষৰ হ'ব। প্ৰথমবাৰৰ বাবে সেই বৃন্দাবনী বস্ত্ৰখন 6 মাহৰ বাবে আমি অসমলৈ আনিব পাৰিম, যি আমাৰ ঐতিহ্যৰ চানেকী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে হাতেৰে বৈ থৈ যোৱা সেই বৃন্দাবনী বস্ত্ৰখন আমাৰ বহু প্ৰজন্মই জীৱনকালত চাব নোৱাৰিলে।
উচ্ছেদৰ প্ৰসংগ উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ৰাজ্যত অবৈধভাৱে দখলীকৃত ভূমিত উচ্ছেদ অভিযান চলি থাকিব। অহা 9 আৰু 10 নৱেম্বৰত গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিব্ৰুগড় জিলাতো চোৱাইন ফিভাৰৰ প্ৰকোপ দেখা গৈছে। জিলাখনৰ 11টা স্থানক এই ৰোগৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। জিলাখনৰ কেইবাশ গাহৰি এই ৰোগত আক্ৰান্ত হোৱাত কৰ্তৃপক্ষই এই পশুধনসমূহ নিধন কৰাৰ লগতে আক্ৰান্ত অঞ্চলত গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী নিষিদ্ধ কৰিছে। চৰকাৰী প্ৰতিবেদন অনুসৰি এই ৰোগত আক্ৰান্ত 320টা গাহৰি ইতিমধ্যে নিধন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দলে এই ৰোগত প্ৰভাৱান্বিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে তদন্ত কৰিব বুলি জানিব পৰা গৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।